এইবোৰ বাক্য আপোনালৈ দিয়া হৈছে মনুষ্য সত্যৰ পৰা সত্যৰ স্বৰ্গত নিবাস কৰে। শুনক তেওঁৰ শুভবাৰ্তা। তেওঁ কৈছে দুটা পথ আছে, এটা পথ স্বৰ্গলৈ আৰু আনটো নৰকলৈ। এটা পথ সত্য, আনটো বেয়া পথ। এটা হল যীশুৰ পথ, আনটো হল চৈতানৰ পথ। এই বেয়া পথ বহল আৰু উজু, আৰু বহুত মনুষ্যই এই পথেদি গতি কৰে। এইটো পথেদি গোটেই জগতৰ লোকে যাবলৈ আৰম্ভ কৰে। ইয়াৰ শেষ গতি আন্ধাৰ আৰু ক্ৰদনময়। যি মনুষ্যই এই পথেদি গতি কৰে তেওঁলোকে বহুত গধুৰ পাপৰ বোজা লৈ যায়। সিহঁতে ঈশ্বৰক প্ৰেম নকৰে, সিহঁতে বেয়া কথা কয়, তেওঁলোকৰ হৃদয় অসুচি, তেওঁবিলাকে ঈশ্বৰৰ পথ বাছি নলয়। যদি তেওঁলোকে ঈশ্বৰৰ বাক্য কান্নি দিয়ে তেওঁলোকে আন্ধাৰ দুখ চিৰদিনৰ বাবে পাব। এই পথে তেওঁলোকক তালৈ লৈ যাব, আৰু যি লোকে এই পথেদি যাব তেওঁলোকক স্বৰ্গলৈ কেতিয়াও নলয়। ঈশ্বৰৰ সৈতে নিবাস কৰিব নোৱাৰে, সিহঁতে নৰকত অৰ্থাৎ জুই সদাকাললৈকে ভোগ কৰিব। কিন্তু যীশুৰ পথ হ'ল ঠেক পথ, তাত পাপৰ একো ঠাই নাই বা অসুচিতা নাই। এই পথেদি আপুনি কেতিয়াও মনুষ্যক ঘৃণা বা কুচিন্তা কৰিব নোৱাৰে, কাৰণ এই পথ হ'ল সত্য পথ। এইটোৱেই পথ য'ত যীশু অহা যোৱা কৰে। তেওঁৰ শক্তি আনতকৈও বেছি, তেওঁ কোনো দুষ্টই মাৰিব নোৱাৰে। আপুনি এই পথত স্থিৰ হৈ থাকক, যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে। তেতিয়া আপুনি পুনৰকৈ স্বৰ্গলৈ যাব, আপুনি ঈশ্বৰৰ সৈতে সদাকাললৈকে নিবাস কৰিব পাৰিব। আপুনি যীশুৰ পথত যাবলৈ বিচাৰেনে? আপোনাৰ হৃদয় তেওঁলৈ মুকলি কৰক, তেওঁক আপোনাৰ হৃদয়লৈ নিমন্ত্ৰণ কৰক, যাতে আপোনাৰ সৈতে থাকিব পাৰিব। আপোনাৰ হৃদয় পৰিষ্কাৰ কৰিবলৈ যীশুক কওক, তেওঁৰ তেজৰ যোগেদি তেওঁ সুচি কৰিব, তেওঁ অসুচি বন্ধনৰ পৰা মুক্ত কৰিব, তেওঁ পাপৰ পৰা ক্ষমা কৰিব। যীশুৱে কৈছে আপোনাৰ হৃদয় মোৰ জিৰণি লওক, আপোনাৰ গধুৰ পাপৰ বোজা পেলাই দিয়ক, মই মোৰ হাতেৰে ল'ম, মই মুক্ত কৰিম, মই তোমাৰ সৈতে সদায় থাকিম।